লেবিয়া পুস্তক 21 অধ্যায় পুৰোহিতসকলৰ বিষয়ে নানা বিধি। পাছত জিহুৱাই মুচিক ক'লে, তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰুণৰ পুত্ৰসকলক কোৱা, নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে তেওঁৰ বাবে কোনেও নিজকে অখুচি কৰিব নালাগে, কেৱল নিজৰ ওচৰ সম্বন্ধীয়া, একে তেজৰ অৰ্থাৎ নিজৰ মাক বাপেক পুতেক জীয়েক ককায়েক আৰু ভায়েকৰ বাবে নিজকে অখুচি কৰিব পাৰে। আৰু যি কন্যা ছোৱালী বিয়া হোৱা নাই, এনে ওচৰ সম্বন্ধীয়া নিজৰ বায়েক কি ভনীয়েক মৰিলে তেওঁৰ বাবেও নিজকে অখুচি কৰিব পাৰে। নিজ লোকসকলৰ মাজত এজন প্ৰধান লোক হোৱাৰ কাৰণে তেওঁ আন লোকৰ বাবে নিজকে অপবিত্ৰ কৰিবৰ অৰ্থে নিজকে অখুচি কৰিব নোৱাৰে। পুৰোহিতসকলে নিজ নিজ মূৰৰ কোনো ঠাই ঘূৰাই টকলা নকৰিব, দাড়িৰ চুক নুখুৰাব আৰু নিজ গা কাটকুট নকৰিব। তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ'ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব, কিয়নো তেওঁলোকে যিহুৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ ভক্ষ্য উৎসৰ্গ কৰে, গতিকে তেওঁলোক পবিত্ৰ হ'ব লাগে। পুৰোহিতে বেইচা বা ভস্তা মহিলা গ্ৰহণ নকৰিব আৰু স্বামীয়ে ত্যাগ কৰা মহিলা গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ। এইকাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা, কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ভক্ষ্য দ্ৰব্য উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ'ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোতা যিহুৱা যি মই পবিত্ৰ। কোনো পুৰোহিতৰ জীয়েকে যদি বেচা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়, তাইক জুইত পোৰা যাব। আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মূৰত যি অভিষেকাৰ্থক তেল ঢলা গ'ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ'ল, তেওঁ নিজৰ মূৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব। তেওঁ কোনো মৰা হৰ ওচৰলৈ নাযাব, নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অখুচি নকৰিব, ধৰ্মৰ ধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীতিস্বৰূপে তেওঁ মূৰত আছে, মই জিহুৱা। প্ৰধান পুৰোহিতে কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব, বিধৱা বা স্বামীয়ে ত্যাগ কৰা ভস্তা বা বেইচা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব, তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোতা জিহুৱা। জিহুৱাই মুচিক আৰু ক'লে, বোলে তুমি হাৰুণক কোৱা, পুৰুষানুকৰ্মে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘোণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ভক্ষ্য উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব, কিয়নো যিকোনো লোকৰ ঘোণ থাকিব সি ওচৰ নাচাপিব, যেনে কণা কুৰা ফেঁচা নকা অধিক অংগ থকা কি ভৰি ভগা কি হাত ভগা কি কুজা কি বাওনা বা চকুৰ ৰোগী বা সঁজুলি থকা কি নিকৰি বন্ধা কি অন্ধকোষ পঢ়া আদি কৰি কোনো ঘোণ থকা যি পুৰুষ হাৰুণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁ ঘোণ আছে, তেওঁ নিজ ঈশ্বৰৰ ভক্ষ্য উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। ঈশ্বৰৰ ভক্ষ্য অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো তেওঁ ভোজন কৰিব পাৰিব, কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নুসুমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তেওঁ ঘোণ আছে, তাতে তেওঁ মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব, কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোতা জিহুৱা। এইদৰে মুচিয়ে হাৰুণক তেওঁৰ পুত্ৰসকলক আৰু ইজৰাইলৰ আটাই সন্তানসকলক এই কথাবোৰ ক'লে।